صاد والقرآن ذي الذكر
صاد হপত উপদেশপূর্ণ কোরআনৰ অর্থাৎ নিশ্চয় তুমি সত্যবাদী।
বালিল্লাযীনা কাফারু ফি ইজ্জাতিন ওয়া শিকাক
কিন্তু কাফির সকল উদ্ধত্য আৰু বিৰোধিতাতহে নিপতিত হৈ আছে।
কাম আহলাকনা মিন ক্বাবলিহিম মিন ক্বরনিন ফানাদাউ ওয়ালা তাহিনা মানাস
ইহঁতৰ পূৰ্বে আমি বহুতো জনগোষ্ঠীক ধ্বংস কৰিছোঁ, তেতিয়া সিহঁতে সহায় বিচাৰি চিঞৰিছিল, কিন্তু তেতিয়া পৰিত্ৰাণৰ কোনো সময় নাছিল।
ৱাজিবু আন জাআহুম মুনযিৰুম মিনহুম ৱা ক্বালাল কাফিৰুনা হাযা সাহিৰুন কাযাব
আৰু সিহঁতে বিস্ময়বোধ কৰিছে যে সিহঁতৰ ওচৰলৈ সিহঁতৰ মাজৰ পৰাই এজন সতৰ্ককাৰী আহিছে। আৰু কাফিৰসকলে কয় এওঁ এজন যাদুকৰ
মিছলীয়া,
এওঁ সকলো উপাস্যক এৰি কেৱল এজন উপাস্য বনাই লৈছে নেকি? নিশ্চয় এইটো এটা অতি আশ্চৰ্যকৰ বিষয়।
وَانطَلَقَ الْمَلَأُ مِنْهُمْ أَنِ امْشُوا وَاصْبِرُوا عَلَىٰ آلِهَتِكُمْ إِنَّ هَٰذَا لَشَيْءٌ يُرَادُ
আৰু সিহঁতৰ নেতৃস্থানীয় ব্যক্তিসকলে এই কথা কৈ আঁতৰি গ'ল যে তোমালোকো গুচি যোৱা আৰু নিজ নিজ উপাস্যবিলাকৰ পূজাত অবিচল থাকা। নিশ্চয় এইটো হৈছে এটা উদ্দেশ্যমূলক বিষয়।
ما سمعنا بهذا في الملة الآخرة إن هذا إلا اختلاق
আমি শেহতীয়া ধৰ্মাদৰ্শত এনেকুৱা কথা কেতিয়াও শুনা নাই। নিশ্চয় এইটো মনে সজা উক্তিৰ বাহিৰে আন একো নহয়।
أأنزل عليه الذكر من بيننا بل هم في شك من ذكري بل لما يذوقوا عذاب
আমি ইমান লোক থাকোঁতে আমাৰ মাজৰ পৰা কেৱল তেওঁৰ ওপৰতহে জিকৰ অৱতীৰ্ণ কৰা হ'ল নেকি? প্ৰকৃততে সিহঁতে আমাৰ বাণী সম্পৰ্কে সন্দেহত পতিত হৈছে, বৰং সিহঁতে এতিয়াও মোৰ শাস্তি ভোগ কৰা নাই।
أَمْ عِندَهُمْ خَزَائِنُ رَحْمَةِ رَبِّكَ الْعَزِيزِ الْوَهَّابِ
অথবা সিহঁতৰ ওচৰত তোমাৰ প্ৰতিপালকৰ ভাণ্ডাৰ আছে নেকি, যিজন মহাপ্ৰক্ৰমশালী অসীম দাতা?
أَمْ لَهُمْ مُلْكُ السَّمَاوَاتِ وَالْأَرْضِ وَمَا بَيْنَهُمَا فَلْيَرْتَقُوا فِي الْأَسْبَابِ
অথবা আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত থকা সকলো বস্তুৰ ওপৰত সিহঁতৰ কোনো কৰ্তৃত্ব আছে নেকি? যদি আছে তেনেহ'লে সিহঁতে কোনো উপায় অৱলম্বন কৰি আকাশলৈ আৰোহণ কৰা উচিত।
জুন্দুম মা হুনালিকা মাহজুমুম মিনাল আহজাব
এইটো হৈছে এটা সৰু সেনা দল, নিশ্চয় ইহঁত পৰাজিত হ'ব পূৰ্ববৰ্তী ডাঙৰ দলসমূহৰ দৰে।
كذبت قبلهم قوم نوح وعاد وفرعون ذو الأوتاد
ইহঁতৰ পূৰ্বেও অস্বীকাৰ কৰিছিল নূহৰ সম্প্ৰদায়ে, আদ আৰু লৌহ কালাধাৰী ফিৰাউনেও।
وثمود وقوم لوط وأصحاب الأيكة أولئك الأحزاب
আৰু চামুদ লগতে লুট সম্প্ৰদায় আৰু আইকাৰ অধিবাসীসকলেও, সিহঁত আছিল একো একোটা বিশাল বাহিনী।
ইন কুল্লুন ইল্লা কাযাবা আর-রুসুল ফাহাক্কা ইকাব
সিহঁতৰ প্ৰত্যেকেই ৰাসূলসকলক অস্বীকাৰ কৰিছিল, ফলত সিহঁতৰ ওপৰত আমাৰ শাস্তি বাস্তৱায়িত হৈছিল।
ওয়া মা ইয়ানযুরু হাউলা إِلَّا صَيْحَةً وَاحِدَةً مَا لَهَا مِنْ فَوَاقٍ
আৰু ইহঁতে কেৱল এটা বিকট শব্দৰ অপেক্ষা কৰি আছে, যাৰ পিছত কোনো বিৰাম নাথাকিব।
وَقَالُوا رَبَّنَا عَجِّلْ لَنَا قِطَّنَا قَبْلَ يَوْمِ الْحِسَابِ।
আৰু সিহঁতে কয়, হে আমাৰ প্ৰতিপালক, হিচাপ দিৱসৰ পূৰ্বেই আমাৰ প্ৰাপ্য আমাক শীঘ্ৰেই প্ৰদান কৰা।
اصبر على ما يقولون واذكر عبدنا داود ذا الأيد إنه أواب।
সিহঁতে যি কয় সেই বিষয়ে তুমি ধৈর্য ধারণ করা আর স্মরণ করা আমার শক্তিশালী বান্দা দাউদর কথা, নিশ্চয় তেওঁ আছিল অধিক আল্লাহ অভিমুখী।
ইন্না সাখখরনা আল জিবালা মাআহু ইউসাববিহনা বিল আশিয়্যি ওয়াল ইশরাক।
নিশ্চয় আমি পর্বতমালাক অনুগত করে দিছিলু যাতে এইবোরে তেওঁৰ লগত পোৱা গধূলি মোৰ পবিত্রতার মহিমা ঘোষণা করে।
والطير محشورة كل له أواب।
আর সমবেত চৰাইবোৰকো অনুগত কৰি দিছিলো, প্ৰত্যেকেই আছিল অধিক আল্লাহ অভিমুখী।
وشددنا ملكه وآتيناه الحكمة وفصل الخطاب।
আর আমি তেওঁৰ ৰাজ্যক সুদৃঢ় কৰিছিলো আৰু তেওঁক প্ৰদান কৰিছিলো হিকমত আৰু মীমাংসাকাৰী বাগ্মিতা।
وَهَلْ أَتَاكَ نَبَأُ الْخَصْمِ إِذْ تَسَوَّرُوا الْمِحْرَابَ।
আৰু তোমাৰ ওচৰলৈ বিবদমান লোকসকলৰ সংবাদ আহি পাইছেনে, যেতিয়া সিহঁতে প্ৰাচীৰ বগাই ইবাদতৰ ঠাইত প্ৰৱেশ কৰিছিল।
إذ دخلوا على داود ففزع منهم قالوا لا تخف قالوا لا تخف خصمان بغى بعضنا على بعض فاحكم بيننا بالحق ولا تشطط واهدنا إلى سواء الصراط।
যেতিয়া তেওঁলোকে দাউদৰ ওচৰত প্ৰৱেশ কৰিছিল তেতিয়া তেওঁলোকক দেখি তেওঁ ভয় খাইছিল। তেওঁলোকে ক'লে, ভয় নকৰিব, আমি দুটা বিবদমান পক্ষ, আমাৰ ইজনে সিজনৰ ওপৰত সীমা লংঘন কৰিছে, এতেকে আপুনি আমাৰ মাজত ন্যায় বিচাৰ কৰি দিয়ক, অবিচাৰ নকৰিব আৰু আমাক সঠিক পথ প্ৰদৰ্শন কৰক।
ইন্না হাযা আখি লাহু তিসউ ওয়া তিসউন নাজাতা ওয়ালিয়া নাজাতু ওয়াহিদাতু ফাকালা আকফিলনিহা ওয়াআযানি ফিল খিতাব।
নিশ্চয় এওঁ হৈছে মোৰ ভাতৃ, এওঁৰ 99 ডুম্বা আছে আৰু মোৰ আছে কেৱল এজনী ডুম্বা, তথাপিও তেওঁ কয় সেইজনী মোক দি দিয়া, আৰু তৰ্কত তেওঁ মোৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰিছে।
ক্বালা লাকাদ যালামাকা বিসুআলি নাজাতিকা ইলা নিআজিহ ওয়াইন্না কাসীরাম মিনাল খুলাতা إلا يبغي بعضهم على بعض إلا الذين آمنوا وعملوا الصالحات وقليل ما هم وظن داود أنما فتناه فاستغفر ربه وخر راكعا وأناب।
داود قال, তোমাৰ ডুম্বাজনীক তেওঁৰ ডুম্বাবোৰৰ লগত যুক্ত কৰাৰ দাবী উত্থাপন কৰি তেওঁ তোমাৰ প্ৰতি অন্যায় কৰিছে। নিশ্চয় যৌথ অংশীদাৰবিলাকৰ বহুতেই ইজনে সিজনৰ ওপৰত সীমা লংঘন কৰে, কেৱল তেওঁলোকৰ বাহিৰে যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে, কিন্তু তেওঁলোকে সংখ্যাত অতি তাকৰ। দাউদে বুজি পালে যে আমি তেওঁক পৰীক্ষাহে কৰিলোঁ। তাৰপিছত তেওঁ নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু নত হৈ ছাজদা অৱনত হ'ল আৰু তেওঁৰ অভিমুখী হ'ল।
فغفرنا له ذلك وإن له عندنا لزلفى وحسن مآب।
এতেকে আমি তেওঁ ক্ষমা করে দিলু, নিশ্চয় আমার ওচৰত তেওঁৰ বাবে আছে উচ্চ মর্যাদা আর উত্তম প্রত্যাবর্তন স্থল।
يا داود إنا جعلناك خليفة في الأرض فاحكم بين الناس بالحق ولا تتبع الهوى فيضلك عن سبيل الله إن الذين الذين يضلون عن سبيل الله لهم عذاب شديد بما نسوا يوم الحساب
هي داود নিশ্চয় আমি তোমাক পৃথিবীত প্ৰতিনিধি বনাইছো এতেকে তুমি মানুহৰ মাজত সুবিচাৰ কৰা আৰু প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা কিয়নো এনে কৰিলে ই তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব নিশ্চয় যিসকলে আল্লাহৰ পথৰ পৰা বিচ্যুত হয় সিহঁতৰ বাবে আছে কঠিন শাস্তি কাৰণ সিহঁতে বিচাৰ দিৱসক পাহৰি গৈছে
ذلك ظن الذين كفروا فويل للذين كفروا من النار
আরমে আকাশ পৃথিবী লগতে এই দুইৰ মাজত থকা কোনো বস্তুকেই অনর্থক সৃষ্টি কৰা নাই এইবোৰক অনর্থক বুলি কেৱল সেই সকল লোকেই ধাৰণা কৰে যি সকলে কুফৰি কৰিছে এতেকে যি সকলে কুফৰি কৰিছে সিহঁতৰ বাবে আছে অগ্নিৰ দুৰ্ভোগ
أَمْ نَجْعَلُ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ كَالْمُفْسِدِينَ فِي الْأَرْضِ أَمْ نَجْعَلُ الْمُتَّقِينَ كَالْفُجَّارِ
যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে আমি তেওঁলোকক পৃথিৱীত অশান্তি সৃষ্টিকাৰীসকলৰ দৰে গণ্য কৰিম নেকি না আমি মুত্তাকীসকলক পাপিষ্টবিলাকৰ দৰে গণ্য কৰিম
كتاب أنزلناه إليك مبارك ليدبروا آياته وليتذكر أولو الألباب
এইখন হৈছে বৰকতময় গ্ৰন্থ যিখন আমি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছো যাতে মানুহে ইয়াৰ আয়াতসমূহৰ প্ৰতি গভীৰ চিন্তা চৰ্চা কৰে আৰু যাতে বোধ শক্তি সম্পন্ন ব্যক্তিসকলে উপদেশ গ্ৰহণ কৰে
وَوَهَبْنَا لِدَاوُودَ سُلَيْمَانَ نِعْمَ الْعَبْدُ إِنَّهُ أَوَّابٌ
আৰু আমি দাউদক সন্তান হিচাপে দান কৰিছিলোঁ সুলাইমান কিমান যে উত্তম বান্দা আছিল তেওঁ নিশ্চয় তেওঁ আছিল অতিশয় আল্লাহ অভিমুখী
إذ عرض عليه بالعشي الصافنات الجياد
اسمان كرا আবেলি যেতিয়া তেওঁৰ সন্মুখত প্ৰশিক্ষণ প্ৰাপ্ত দ্ৰুতগামী উৎকৃষ্ট অশ্বৰাজিক উপস্থাপন কৰা হৈছিল
فقال إني أحببت حب الخير عن ذكر ربي حتى توارت بالحجاب
তেতিয়া তেওঁ কৈছিল মই দেখোন মোৰ প্ৰতিপালকৰ স্মৰণৰ পৰা বিমুখ হৈ ঐশ্বৰ্য প্ৰীতিত মগ্ন হৈ পৰিছো ইপিনে সূৰ্য পৰ্দাৰ আঁৰত গুচি গৈছে
এইবোৰক
মোৰ ওচৰলৈ ঘূৰাই আনা তাৰপিছত তেওঁ সেইবোৰৰ ভৰি আৰু ডিঙিত আঘাত কৰি জবেহ কৰিবলৈ ধৰিলে
وَلَقَدْ فَتَنَّا سُلَيْمَانَ وَأَلْقَيْنَا عَلَى كُرْسِيِّهِ جَسَدًا ثُمَّ أَنَابَ
নিশ্চয় আমি সুলাইমানক পরীক্ষা করেছিলাম আর তেওঁৰ আসনৰ ওপৰত ৰাখিছিল এটি দেহ তাৰপিছত সুলাইমান আমাৰ অভিমুখী হল
قال رب اغفر لي وهب لي ملكا لا ينبغي لأحد من بعدي إنك أنت الوهاب
তেওঁ ক'লে হে মোৰ প্ৰতিপালক মোক ক্ষমা কৰি দিয়া আৰু মোক এনেকুৱা এখন সাম্ৰাজ্য দান কৰা মোৰ পিছত কোনেও যাতে তেনেকুৱা সাম্ৰাজ্যৰ অধিকাৰী নহয় নিশ্চয় তুমি পৰম দাতা
فسخرنا له الريح تجري بأمره رخاء حيث أصاب
تتي আমি বটাহক তেওঁৰ অধীনস্থ কৰি দিলোঁ যিটো তেওঁৰ আদেশত তেওঁ যত ইচ্ছা কৰিছিল সেই ঠাইতে মৃদুভাৱে প্ৰবাহিত কৰিছিল
والشياطين كل بناء وغواص
আৰু তেওঁৰ অধীনস্থ কৰি দিছিল প্ৰত্যেক অট্টালিকা নিৰ্মাণকাৰী আৰু ডুবাৰু চয়তানবোৰকো লগতে শিকলিৰে আৱদ্ধ আৰু বহুতকে
هذا عطاؤنا فامنن أو أمسك بغير حساب.
এইবোৰ হৈছে আমাৰ অনুগ্ৰহ, এতেকে ইয়াৰ পৰা তুমি আনকো দান কৰিব পাৰা আৰু নিজৰ বাবেও হাঁচি থব পাৰা, ইয়াৰ বাবে কোনো হিচাপ দিব নালাগে।
وَإِنَّ لَهُ عِندَنَا لَزُلْفَى وَحُسْنَ مَآبَ
আৰু নিশ্চয় তেওঁৰ বাবে আছে আমাৰ ওচৰত নৈকট্যৰ মৰ্যাদা আৰু উত্তম প্ৰত্যাৱৰ্তন স্থল।
واذكر عبدنا أيوب إذ نادى ربه أني مسني الشيطان بنصب وعذاب.
আৰু স্মৰণ কৰা আমাৰ বান্দা আয়ুব যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, নিশ্চয় শয়তানে মোক যন্ত্ৰণা আৰু কষ্টত পেলাইছে।
اركض برجلك هذا مغتسل بارد وشراب.
মই তেওঁক কৈছিলো, তুমি নিজৰ ভৰিৰে ভূমিত আঘাত কৰা, এয়া হৈছে গা ধোৱাৰ বাবে সুশীতল পানী লগতে খোৱাৰ উপযোগী পানীয়।
ووهبنا له أهله ومثلهم معهم رحمة منا وذكرى لأولي الألباب.
আৰু আমি তেওঁক দান কৰিছিলোঁ তেওঁৰ পৰিয়ালবৰ্গ আৰু তেওঁলোকৰ দৰে আৰু বহুতো আমাৰ ফালৰ পৰা অনুগ্ৰহ হিচাপে আৰু বোধ শক্তি সম্পন্ন লোকসকলৰ বাবে উপদেশ হিচাপে।
وَخُذْ بِيَدِكَ ضِغْثًا فَاضْرِبْ بِهِ وَلَا تَحْنَثْ إِنَّا وَجَدْنَاهُ صَابِرًا نِعْمَ الْعَبْدُ إِنَّهُ أَوَّابٌ.
লগতে আমি তেওঁক আদেশ কৰিছিলো, তুমি এমুঠি ঘাঁহ লোৱা আৰু সেইটোৰে তুমি কোবোৱা, তথাপিও শপথ ভংগ নকৰিবা। নিশ্চয় আমি তেওঁক পাইছিলো ধৈৰ্যশীল, কিমান যে উত্তম বান্দা আছিল তেওঁ, নিশ্চয় তেওঁ আছিল আমাৰ অভিমুখী।
واذكر عبادنا إبراهيم وإسحاق ويعقوب أولي الأيدي والأبصار.
আৰু স্মৰণ কৰা আমাৰ বান্দা ইব্ৰাহিম, ইছহাক আৰু ইয়াকুবৰ কথা, তেওঁলোক আটাই আছিল শক্তিশালী আৰু সূক্ষ্মদৰ্শী।
إِنَّا أَخْلَصْنَاهُمْ بِخَالِصَةٍ ذِكْرَ الدَّارِ
نِتْشَ يَمِي تَوْلُكَ كَتَا بِخَيَكْ گُنَرْ اُدْهِگَارِ كُرِسِلُ خَيَا آسِلْ أَخِرَةَرْ إِسْمَرَنْ
وَإِنَّهُمْ عِنْدَنَا لَمِنَ الْمُصْطَفَيْنَ الْأَخْيَارِ
নিশ্চয় তেওঁলোক আছিল আমাৰ মনোনীত উত্তম বান্দাসকলৰ অন্যতম।
واذكر اسماعيل واليسع وذا الكفل وكل من الاخيار.
আৰু স্মৰণ কৰা ইসমাইল, আলিয়াসع আৰু জুলকিফলৰ কথা, এওঁলোক আটাই আছিল সজ্জনসকলৰ অন্তৰ্ভুক্ত।
هذا ذكر وإن للمتقين لحسن مآب.
এইটো এটা স্মৰণ, নিশ্চয় মুত্তাকীসকলৰ বাবে আছে উত্তম আবাস।
جنات عدن مفتحة لهم الأبواب.
চিৰস্থায়ী জান্নাত যাৰ দুৱাৰসমূহ তেওঁলোকৰ বাবে উন্মুক্ত থাকিব।
متكئين فيها يدعون فيها بفاكهة كثيرة وشراب.
তাত তেওঁলোকে আউজি বহিব, তাত তেওঁলোকে বহু ধৰণৰ ফল মূল আৰু পানীয় আনিবলৈ কব।
وعندهم قاصرات الطرف أتراب.
আৰু তেওঁলোকৰ ওচৰত থাকিব সংযত দৃষ্টি সম্পন্ন সমবয়সীয়া গাভৰু ছোৱালীসকল।
هذا ما توعدون ليوم الحساب.
এইটোৱে হৈছে হিচাপ দিৱসৰ বাবে তোমালোকক দিয়া প্ৰতিশ্ৰুতি।
إن هذا لرزقنا ما له من نفاد.
নিশ্চয় এইটোৱে হৈছে আমি প্ৰদান কৰা জীৱিকা যিটো কেতিয়াও নিশেষ নহব।
هذا وإن للطاغين لشر مآب.
এইটোৱে হৈছে মুত্তাকীসকলৰ প্ৰতিদান। আনহাতে নিশ্চয় সীমালংঘনকাৰীসকলৰ বাবে আছে নিকৃষ্টতম প্ৰত্যাৱৰ্তন স্থল
জাহান্নাম ইয়াসলাউনাহা ফাবিসাল মিহাদ।
জাহান্নাম, তাত সিহঁতে অগ্নিদগ্ধ হব, এয়া কিমান যে নিকৃষ্ট বিশ্রাম স্থল।
হাযা ফালইযুকুহু হামীমুন ওয়া গাসসাক।
এইটো হৈছে অবিশ্বাসীসকলৰ প্ৰতিদান, এতেকে সিহঁতে উতলা পানী আৰু গেলা পোজৰ সোৱাদ লও।
وآخر من شكله أزواج
أرواس إيزتيو ببين دهران الحستي
هذا فوج مقتحم معكم لا مرحبا بهم إنهم صالوا النار
جهنمي نتحقلو قواهبا এয়া হৈছে এটা বাহিনী যিসকল তোমালোকৰ লগতে প্ৰৱেশ কৰিছে, সিহঁতে কব সিহঁতৰ বাবে কোনো অভিনন্দন নাই, নিশ্চয় সিহঁত জুইত জ্বলিব।
قالوا بل انتم لا مرحبا بكم انتم قدمتموه لنا فبئس القرار।
অনুসাৰীসকলে কব বৰং তোমালোকেও জুইত জ্বলিবা, তোমালোকৰ বাবেও কোনো অভিনন্দন নাই, তোমালোকে আমার বাবে এই বিপদ মাতি আনিছা, এটাকে কিমান যে নিকৃষ্ট এই আবাসস্থল।
قالوا ربنا من قدم لنا هذا فزده عذابا ضعفا في النار।
কিহতে কব হে আমার প্রতিপালক, যিয়ে আমার বাবে এই বিপদ কঢ়িয়াই আনিছে, জাহান্নামত তাক তুমি দ্বিগুণ শাস্তি দিয়া।
وقالوا ما لنا لا نرى رجالا كنا نعدهم من الاشرار।
কিহতে আৰু কব যে কি হল, আমি যিসকল লোকক বেয়া বুলি গণ্য কৰিছিলো সিহঁতক দেখোন ইয়াত দেখা পোৱা নাই।
اتخذناهم سخريا ام زاغت عنهم الابصار।
আমি সিহঁতক এনেই উপলংঘা কৰিছিলো নেকি, সিহঁতৰ বিষয়ে আমাৰ দৃষ্টি বিভ্ৰম ঘটিছে।
ইন্না যালিকা লাহাক্কুন তাখাসুমু আহলিন নার।
জাহান্নামীসকলৰ এই পাৰস্পৰিক বাদ প্ৰতিবাদ নিশ্চয় এইটো বাস্তৱ সত্য।
কুল ইন্নামা আনা মুনযিরু ওয়ামা মিন ইলাহিন ইল্লা আল্লাহুল ওয়াহিদুল কাহ্হার।
কোয়া, মই কেবল এজন সতর্ককারী হে মাথুন, আর আল্লাহর বাহিরে আন কোন সত্য ইলাহ নাই, তেও একক প্রবল প্রতাপশালী।
رب السماوات والأرض وما بينهما العزيز الغفار।
তেওঁ আকাশসমূহ পৃথিবী আৰু এই দুইৰ মাজত থকা সকলো বস্তুৰ প্ৰতিপালক, প্ৰবল পৰাক্ৰমশালী পৰম ক্ষমাশীল।
قل هو نبأ عظيم।
কোৱা, এইটো এটা মহা সংবাদ।
أنتم عنه
معرضون। যিটোৰ পৰা তোমালোকে বিমুখ হৈ আছা।
ما كان لي من علم بالملأ الأعلى إذ يختصمون।
উৰ্ধলোক সম্পৰ্কে মোৰ কোনো জ্ঞান নাছিল যেতিয়া ফিৰিস্তাসকলে বাদানুবাদ কৰিছিল। মোলৈ এই অহি আহিছে যে মই কেৱল এজন স্পষ্ট সতৰ্ককাৰী হে মাথোঁ।
إذ قال ربك للملائكة إني خالق بشرا من طين।
স্মরণ করা, যেতিয়া তোমার প্রতিপালকে ফিরিস্তাসকলক কৈছিল মই আলতীয়া বোকা মাটিরে মানুষ সৃষ্টি করিম।
فإذا سويته ونفخت فيه من روحي فقعوا له ساجدين।
এতেকে যেতিয়া মই তাক সুঠাম করিম আর তার মাজত মোর ফালৰ পৰা ৰূহ সঞ্চাৰ কৰিম তেতিয়া তোমালোকে তাৰ প্ৰতি সাজদা অৱনত হবা।
فسجد الملائكة كلهم أجمعون
تتيا فرشتا حقلا عطايا اكلوك سجدا كوريلا
إلا إبليس استكبر وكان من الكافرين
كبل إبليس باهيرا كي أهنكار كوريلا আর কাফির বিলাকর অন্তর্ভুক্ত হল
قال يا ابليس ما منعك ان تسجد لما خلقت بيدي استكبرت ام كنت من العالين
الله কলে হে ইবলিস মই যাক মোর দুহাতে সৃষ্টি কৰিছো তেওৰ প্ৰতি সাজদা অবনত হবলৈ তোমাক কিহে বাধা প্ৰদান কৰিলে তুমি অহংকাৰ কৰিলা নেকি নে তুমি অধিক উচ্চ মৰ্যাদা সম্পন্ন
قال انا خير منه خلقتني من نار وخلقته من طين
কি কলে মই তেওঁত কৈ শ্রেষ্ঠ তুমি মোক অগ্নিৰে সৃষ্টি কৰিছা আৰু তেওঁক সৃষ্টি কৰিছা আলতিয়া বোকা মাটিৰে
قال فاخرج منها فانك رجيم
তেওঁ কলে তেন্তে তুমি ইয়াৰ পৰা ওলাই যোৱা কারণ নিশ্চয় তুমি অভিশপ্ত
وَإِنَّ عَلَيْكَ لَعْنَتِي إِلَى يَوْمِ الدِّينِ
আর নিশ্চয় তোমার উপরত মোর অভিশাপ থাকিব কর্মফল দিবস লৈকে
قَالَ رَبِّ فَأَنظِرْنِي إِلَى يَوْمِ يُبْعَثُونَ
কি কলে হে মোর প্রতিপালক তেনহলে মোক অবকাশ দিয়া সেই দিবস লৈকে যিদিনা সিহঁতক পুনৰুজ্জীৱিত কৰা হ'ব
قَالَ فَإِنَّكَ مِنَ الْمُنظَرِينَ
তেওঁ ক'লে যোৱা নিশ্চয় তোমাক অৱকাশ দিয়া হ'ল
إِلَى يَوْمِ الْوَقْتِ الْمَعْلُومِ
সুনিৰ্দিষ্ট সময় অহাৰ দিৱস পৰ্যন্ত
قَالَ فَبِعِزَّتِكَ لَأُغْوِيَنَّهُمْ أَجْمَعِينَ
কি কলে তোমার ক্ষমতা তথা সন্মানের শপথ নিশ্চয় মই সিহঁতর আটাইকে পদভ্রষ্ট করিম
ইল্লা ইবাদাকা মিনহুমুল মুখলাসিন
কিন্তু সিহঁতর মাজত থকা তোমার একনিষ্ঠ বান্দা সকলের বাইরে
ক্বালা ফাল হক ওয়াল হক আকুল
আল্লাহে কলে তেন্তে এইটোৱে সত্য আর মই সত্য কথাহে কওঁ
لأملأن جهنم منك ومن من تبعك منهم أجمعين
نتشي تمار دارا أرو خيان تر مازور زبلا كي تمار أنو خرن كريبا خيان تحقل ردارا مو جهنم پورن كريم
قل ما أسألكم عليه من أجر وما أنا من المتكلفين
هي نبي كوا مو يار بابي تمالو كرو سرط كنو پوٹي دان نبي سرو أو مو يكونو پروبنچك سرانا كاريو نوي
إن هو إلا ذكر للعالمين
اي خون هوي سي كبل بسو بخير بابي اپوڈك باني
وَلَتَعْلَمُنَّ نَبَأَهُ بَعْدَ حِينٍ
আৰু ইয়াত থকা সংবাদৰ সত্যতা তোমালোকে নিশ্চয় জানিব পাৰিবা কিছুদিন পিছত